এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনি অগ্ৰগতি পৰ্যালোচনা বৈঠক, মিজোৰামত ভোটদাতাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ আৰু বাটৰ কুকুৰৰ বন্ধ্যাকৰণৰ পাছত মুকলি কৰি নিদিবলৈ দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞই বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতি বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বোৰ্ডৰ ভৱিষ্যতে কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰও মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বোৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
ये हमारे लिए एक सुनहरा मौका है क्योंकि ब्रह्मपुत्र बोर्ड के जरिए अगले दिनों में हमारे जो रिवर सिस्टम है ब्रह्मपुत्र बराक एंड ऑल अदर नॉर्थ ईस्टर्न रीजन में उसको सही कैसे उपयोग किया जाए और मोड ऑफ ट्रांसपोर्टेशन से लेकर वाटर के जरिए अपने विकास की सिलसिले में हम कैसे एकत्रित होकर सही परियोजना प्रस्तुत करके हम आगे बढ़े इस सिलसिले में आज डिटेल में बात हो रहा है। मुझे बहुत अच्छा लगा क्योंकि हमारे सीआर पटेल साहब हमारे जल शक्ति मंत्री उन्होंने ये आयोजन की है, मैं उसको विशेष रूप से धन्यवाद देना चाहता हूँ। हम नॉर्थ ईस्ट पर्टिकुलरली अंडर द डायनेमिक लीडरशिप ऑफ ऑनरेबल प्राइम मिनिस्टर द लास्ट 12 इयर्स व्हाट एवर गुड स्टोरी हैज बिकम अ पॉसिबिलिटी सो इट इज ओनली हैपनिंग बिकॉज ऑफ द ऑनरेबल प्राइम मिनिस्टर अनटायरिंग एफर्ट हिज लव एंड अफेक्शन टू पीपल ऑफ नॉर्थ ईस्ट ही हैज ऑलवेज बीन सपोर्टिंग अस फॉर आवर स्पीडी ग्रोथ।
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাজ্য চৰকাৰে 1459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয়ৰ প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকা ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনি অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে এলানি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। নগাঁও জিলাত এই বৈঠকত অংশগ্ৰহণ কৰি জিলা আয়ুক্তই জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু শিক্ষা আৰু স্বাস্থ্য বিভাগৰ অগ্ৰসৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। কৃষি, লোকনিৰ্মাণ, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আৰু জলসিঞ্চনৰ দৰে বিভাগসমূহত চলি থকা উন্নয়নমূলক কাম কাজৰ শেহতীয়া অগ্ৰগতি খতিয়ান লোৱাৰ লগতে এই সভাত অসমাপ্ত কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত গুণগত মান অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। নলবাৰী জিলাৰো বিভিন্ন স্থানত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজসমূহৰ সময় অনুযায়ী ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আজি জিলা উন্নয়ন সমিতিৰ এখন সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাত জনসাধাৰণে যাতে ফলপ্ৰসূ সেৱা লাভ কৰে তাক নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। সমন্বিত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি তথা ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকলৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থাকে। তামোলপুৰতো জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম কাজ, চলি থকা আঁচনি পৰ্যালোচনা, খালী পথ পূৰণৰ দৰে বিষয়ত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সভাখনত বিটিচিৰ সচিব অঞ্চলা বসুমতাৰী অংশগ্ৰহণ কৰে। বিষয়াসকলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰিবলৈ বিটিচিৰ সচিবগৰাকীয়ে আহ্বান জনায়। ইয়াৰ লগতে বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি উন্নয়নমূলক কাম কাজসমূহ আগবঢ়াই নিয়াৰ বিষয়টো আজি আলোচনা কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মিজোৰামত ভোটদাতাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। মুখ্য নিৰ্বাচনী বিষয়া ডঃ লাল ৰোজামাই কালি আইজলত এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়া ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে কালি এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে এজন যোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। তেওঁ লগতে বি এল অ'সকলক সংশোধনী প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হবলৈ তেওঁলোকক আহ্বান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনত বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্য লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাত অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত কালি মুখ্যমন্ত্ৰী লাল দুৱৰমাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিৰাজ্য লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাৰ্মিট উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছে। যোৰহাট জিলাৰ নগৰীয়া বান নিয়ন্ত্ৰণ কৰিবলৈ স্বচ্ছ ভাৰত অভিযানৰ অধীনত আজি জিলা পৰিষদে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হয়। যোৰহাট পৌৰসভাই এই সন্দৰ্ভত একেৰাহে পৰ্যবেক্ষণ কৰাৰ লগতে কৃত্ৰিম বান প্ৰতিৰোধ কৰিবলৈ টুকলাই নদীৰ পৰিষ্কাৰকৰণৰ কাম খৰতকীয়াকৈ আগবঢ়াইছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। উজনি অসমৰ আগশাৰীৰ নগৰখনক বানমুক্ত কৰিবলৈ জিলা প্ৰশাসনে কোনোধৰণৰ আপোচ নকৰে বুলি আজি জিলা প্ৰশাসনে জানিবলৈ দিছে। লক্ষীমপুৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ বিষয়াসকলে উত্তৰ লক্ষীমপুৰ চহৰৰ দৈনিক বজাৰসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু উপলব্ধতাৰ ওপৰত নজৰ ৰাখিবলৈ আজি এটা মূল্য নিৰীক্ষণ অভিযান চলায়। এই অভিযানৰ সময়ত বিষয়াসকলে ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদৰ্শিত মূল্যও পৰীক্ষা কৰে। ইয়াৰ লগতে বাণিজ্যিক ব্যৱস্থা তথা চৰকাৰী নিৰ্দেশনাসমূহ মানি চলিবলৈ ব্যৱসায়ীসকলক অনুৰোধ কৰা হয়। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধ্যাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমান বন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকলক অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিয়ে। ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জীৱ জন্তু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন, জলাতংক বিৰোধী টীকাকৰণৰ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে বিপজ্জনক বা উন্মাদ কুকুৰৰ ইউথেনেছিয়াকে ধৰি আইনগতভাৱে অনুমোদিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। তামোলপুৰৰ পাগলাদিয়া নদী পাৰত চেৰজা ফাউণ্ডেশ্যন তামোলপুৰৰ উদ্যোগত বন বিভাগ তথা এছ এছ বিৰ 64 নম্বৰ বেটেলিয়নৰ সহযোগত আজি বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ অঞ্চলটোত 10 লাখ গছপুলি ৰোপণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিলাষী অভিযানৰ প্ৰথম পৰ্যায় আজি বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টিন টিগাই শুভাৰম্ভ কৰে। কাৰ্যসূচী তামোলপুৰ জিলা বন প্ৰাধিকৰণ বিষয়া ধীৰেন্দ্ৰ নাথ বসুমতাৰীৰ লগতে চেৰজা ফাউণ্ডেশ্যনৰ সদস্যসকল উপস্থিত থাকে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক, ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা বৈঠক, মিজোৰামত ভোটদাতাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ আৰু বাটৰ কুকুৰৰ বন্ধ্যাকৰণৰ পাছত মুকলি কৰি নিদিবলৈ দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।